হ্যালো
বিশ্বজিৎ
হ্যালো,
বিশ্বজিৎ,
কোনে কৈছে?
হে তেরিকা, হ্যালো মানে ও হেল, হে নরক, তোক মই চাই আছো। তখন তো এইবিলাক সব শেষ হয়ে যাব। তম সর্বধর্ম পরিত্যাজ্য মামেকম চরণম ব্রজ, তারমানে মই
কৈ আছে
মনত আছে না, হেৰিখন ব্রহ্মপুত্র দলংখন খুলিবৰ কাৰণে যেতিয়া গুৱাহাটীত ডিচি হৈ আছিলি, মই যেতিয়া ফোন কৰি কৈছিলো ন, এনেকে মিটিংত কি কব লাগে, মনত আছে?
কোনে কৈ আছে আপুনি?
হে তেৰিকা, অভিনৱ বৰঠাকুৰ, মনত আছে?
হয়,
যেতিয়া যেতিয়া যে সেইখন ব্ৰহ্মপুত্ৰ দলংখন বন্ধ কৰি ৰাখিছিলে, তেতিয়া মিটিঙত কি কবলৈ লগা আছিলে মই কৈ দিছিলো নহয়। গতিকে অলপ চলপ ৰূপ কিন, এইখন মই ভাঙিবলৈ আহিছো এতিয়া আমেৰিকাৰ পৰা 25 বছৰ থাকি।
কি ভাঙিব আহিছে?
এইখন গোটেইখন ভাঙি পেলাম।
কাক কি ভাঙিব আপুনি?
তহঁতৰ বেংকিং চিষ্টেম, পেপাৰৰ পইচা, পৃথিৱীখন গোলক বনোৱা, চব ভাঙি পেলাম।
ঠিক আছে দিয়ক, আপুনি ভাঙি থাকক দেই, মই অলপ।
আৰু তুমি কেলা পকৰ মাৰি থাকা, কেনেকুৱা ভাল লাগিবনে?